এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনিৰ অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু ৰাজ্যখনৰ উন্নয়নত কৃষিখণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুকলি কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে তেতেলী, হোমথিৰা, কল, আম, মাটি কঁঠাল, বিলাহী, বেঙেনা আৰু লতাজাতীয় পাচলিকে ধৰি ভালেমান পাচলিৰ বাবে ৰাজ্যখনৰ জলবায়ু খুবেই অনুকূল। অৱশ্যে ৰাজ্যখনৰ কৃষি উৎপাদনৰ বাবে পৰ্যাপ্ত বৰষুণ হোৱা সত্বেও মুঠ কৃষিভূমিৰ 4.5% কৃষিৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। তদুপৰি তৈল খেজুৰৰ উৎপাদন ৰাজ্যখনৰ কৃষিখণ্ডৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ হিচাপে বিবেচিত হৈছে। 2021-22 বৰ্ষত ৰাজ্যখনৰ কৃষি আৰু সহযোগী খণ্ডসমূহে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ গৰিষ্ঠ অংশ অধিকাৰ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যখনৰ জলবায়ু কৃষিৰ বাবে অত্যন্ত অনুকূল বুলি উল্লেখ কৰি মিজোৰামত সুগন্ধিযুক্ত আৰু ঔষধি উদ্ভিদ যেনে তুলসী, অশ্বগন্ধা আদি উৎপাদনৰ ক্ষেত্ৰত বিশেষ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ বালিজানা চক্ৰভাণ্ডাৰা গাঁৱত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই যাতায়াতৰ ব্যৱস্থা, অন্যান্য সা সুবিধাকে ধৰি বিভিন্ন দিশৰ বুজ লৈ সকলো কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে দ্বিতীয় এডভান্টেজ আছামত কৰা প্ৰতিশ্ৰুতি অনুসৰি বিলাসীপাৰাত তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টিত ভূমিও পৰিদৰ্শন কৰে। এই প্ৰকল্পই 10,000ৰো অধিক নিয়োগ সৃষ্টি তথা ৰাজ্যখনৰ শক্তি নিৰাপত্তাৰ দিশত উৎসাহ যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। পেহেলগামৰ বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ উদ্দেশ্যৰে বিজেপিয়ে আৰম্ভ কৰা ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ৰূপায়ণ কৰা হৈছে। ধেমাজি জিলাত আজি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক্তন সেনা জোৱানৰ লগত ত্ৰিৰংগ পতাকা হাতত লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে। শিলচৰতো 11-দিনীয়া ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী পালন কৰা হৈছে। দুৰ্বাদল বৰষুণৰ মাজতো ছাত্ৰ ছাত্ৰী, ক্ৰীড়া সংগঠন, সাংস্কৃতিক গোষ্ঠী আৰু নাগৰিক সমাজৰ উপস্থিতিত সেনাবাহিনীৰ বীৰত্বপূৰ্ণ প্ৰত্যুত্তৰক সন্মান জনাই ৰাষ্ট্ৰীয় পতাকা হাতত লৈ পদযাত্ৰা কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই যাত্ৰাত অংশগ্ৰহণ কৰে। যোৰহাট জিলাতো জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা কৰা হয়। মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাৰ খেঞ্জয় মহ কুমাৰ নিউ চোমতাল গাঁৱত অসম ৰাইফলছৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত কমেও 10 সন্দেহযুক্ত উগ্ৰপন্থী গোটৰ সদস্য নিহত হয়। সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জোৱানসকলে এই অঞ্চলটোত অভিযান চলোৱাৰ সময়তে সন্দেহযুক্ত গোটটোৰ সদস্যসকলে সেনা জোৱানসকলক উদ্দেশ্যি গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাৰ গুলীচালনাত 10 সদস্যৰ মৃত্যু হয়। অঞ্চলটোৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হয়। অসম ৰাইফলছৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অভিযানৰ ইতিমধ্যে অন্ত পৰিছে আৰু মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে ৰখা হৈছে। অভিযানত নিৰাপত্তা বাহিনীৰ কোনো জোৱান হতাহত হোৱা নাই বুলি সূত্ৰটোত প্ৰকাশ পাইছে। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ চমৰাজানৰ ভজু গাঁৱত 15 ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা কালভাৰ্টটো পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। প্ৰতি বাৰিষা জীয়াঢল নৈৰ সুঁতি ব্ৰহ্মজানৰ বাঢ়নী পানীয়ে যাতায়াত ব্যৱস্থাত সৃষ্টি কৰা সমস্যাৰ পৰিপ্ৰেক্ষিতত এই কালভাৰ্টটোৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বাৰিষাৰ পূৰ্বে নিৰ্মাণ কাৰ্য শেষ কৰিবলৈ নিৰ্দেশ দিছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলত ৰহা আৰু বৰহমপুৰ বিধানসভা সমষ্টিত নিৰ্মীয়মান মথাউৰিসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। হোজাই জিলাক বানমুক্ত কৰাৰ পদক্ষেপ হিচাপে কপিলী নৈৰ সোঁপাৰে খাৰিখানাৰ পৰা যোগীজানলৈ নিৰ্মাণ কৰি থকা নতুন মথাউৰি নিৰ্মাণ কাৰ্যৰ আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। প্ৰায় 85% কাম সম্পূৰ্ণ হোৱা মথাউৰিটোৰ নিৰ্মাণ সুকলমে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।